নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো জুলি শৰ্মা বৰুৱাই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, অসম গোৰ্খা সন্মিলনীয়ে তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাত গোৰ্খা জনগোষ্ঠীৰ লগতে অন্যান্য জনজাতীয় লোকৰ সুবিধা হোৱাকৈ কাৰ্য সম্পন্ন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণাৰ শলাগ লৈছে। অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰিবলৈ আৰু সামাজিক মাধ্যমক নিৰীক্ষণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ অধ্যক্ষতাত আজি নতুন দিল্লীত বস্তু আৰু সেৱাকৰ পৰিষদৰ 54 সংখ্যক বৈঠক আৰু যোৰহাট জিলাত চলি থকা 15 বছৰ অনুৰ্ধ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ আজি দুখন খেল। অসম গোৰ্খা সন্মিলনীয়ে তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাত গোৰ্খা জনগোষ্ঠীৰ লগতে অন্যান্য জনজাতীয় লোকৰ সুবিধা হোৱাকৈ কাৰ্য সম্পন্ন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণা শলাগ লৈছে। গোৰ্খা সন্মিলনীৰ সভাপতি কৃষ্ণ ভোজনে গোৰ্খা আৰু চাহ জনগোষ্ঠীৰ লোকসকলে তৃতীয় প্ৰজন্মৰ প্ৰমাণ পত্ৰ অবিহনে অতি সহজ আৰু সৰল প্ৰক্ৰিয়াৰে মাটিৰ পট্টা লাভ কৰিব পৰাকৈ ৰাজ্য চৰকাৰে কৰা ব্যৱস্থাৰ বাবে ধন্যবাদ জনায়। উল্লেখযোগ্য যে তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰা সুবিধা লাভৰ বাবে নিৰ্দিষ্ট ভূমিত সংশ্লিষ্ট লোকজন তিনিটা প্ৰজন্ম ধৰি বসবাস কৰা হ'ব লাগিব। অৱশ্যে এই ক্ষেত্ৰত গোৰ্খা আৰু চাহ জনগোষ্ঠী তিনিটা প্ৰজন্মৰ প্ৰমাণ পত্ৰৰ পৰা ৰেহাই দিয়া হৈছে। ৰাজ্যত অহা অক্টোবৰ মাহত তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰা কাম কাজ আৰম্ভ হ'ব। প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাত থাকি যোৱা আবেদনকাৰীসকলৰ আবেদন তৃতীয় পৰ্যায়ত পৰীক্ষণ কৰা হ'ব। তদুপৰি তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাত সামাজিক সংস্থা, শিক্ষানুষ্ঠান, দেৱত্ব বোৰ্ডৰ ভূমি ম্যাদী পট্টাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান কৰা হ'ব। এই পৰ্যায়ত ভূমি সম্পৰ্কীয় সকলো কাম ৰাজ্য চৰকাৰে গুৱাহাটীৰ পৰাই তদাৰক কৰিব। ইয়াৰ পৰিপ্ৰেক্ষিতত কালি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এছকেলেচন মেট্ৰিক্স, ইচিকা, ভূমি মূল্যায়ন প্ৰমাণ পত্ৰ আৰু জনসাধাৰণৰ সঁহাৰি দিয়াৰ বাবে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এটা পৰ্টেল মুকলি কৰে। এছকেলেচন মেট্ৰিক্সৰ সহায়ত অসম লোকৰ সেৱা অধিকাৰ আইনৰ অধীনৰ বিষয়সমূহ নিৰ্ধাৰিত সময়ত নিষ্পত্তি কৰাত সহায় হ'ব। আনহাতে ই চিঠা সেৱা সেতু পৰ্টেলৰ মাধ্যমত ভূমি ক্ৰেতাসকলক যিকোনো ভূমিৰ স্বত্বাধিকাৰী সম্পৰ্কে জনাত সহায় কৰিব। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে অহা 15 ছেপ্টেম্বৰত হ'বলগীয়া অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্তসকলক পৰীক্ষা কেন্দ্ৰসমূহৰ পৰিদৰ্শনকে ধৰি এটা সৰল পৰীক্ষা প্ৰক্ৰিয়া ব্যৱস্থা ৰূপায়ণ কৰাৰ বাবে অত্যাৱশ্যকীয় সুবিধাসমূহ নিশ্চিত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে। তেওঁ লগতে আৰক্ষী অধীক্ষকসকলক প্ৰতিটো কেন্দ্ৰৰ চাৰিওফালে কঠোৰভাৱে আইন শৃংখলা বলবৎ কৰিবলৈও নিৰ্দেশনা প্ৰদান কৰে। পৰীক্ষাৰ সময়ত যাতে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় তাৰ বাবে আপোচ নকৰিবলৈ আৰু সামাজিক মাধ্যমকো নিৰীক্ষণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। যুৱ প্ৰজন্মৰ মুখত হাঁহি বিৰিঙাবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই স্বচ্ছ নিযুক্তিৰ জৰিয়তে ৰাজ্যক এটা বিশেষ স্থানলৈ লৈ যাব বিচৰা হৈছে বুলি প্ৰকাশ কৰে। বস্তু আৰু সেৱাকৰ পৰিষদৰ 54 সংখ্যক বৈঠক আজি নতুন দিল্লীত অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে এই বৈঠকত অধ্যক্ষতা কৰিব। চলিত বৰ্ষৰ জুন মাহত অনুষ্ঠিত এই পৰিষদৰ পূৰ্বৰ বৈঠকত ষ্টীল, লো আৰু এলুমিনিয়ামৰ সকলো গাখীৰৰ কেনত 12% জি এছ টি ধাৰ্য কৰা হৈছিল। বৈঠকত ভাৰতীয় ৰেলৱে প্ৰদান কৰা বিভিন্ন সেৱাসমূহত জি এছ টি আৰোপ নকৰাৰ সম্ভাৱনা প্ৰকাশ কৰিছিল। এই সেৱাসমূহৰ ভিতৰত প্লেটফৰ্ম টিকট বিক্ৰী, ৰিটায়াৰিং ৰুম, জিৰণি চৰা আৰু বেটাৰী চালিত বাহনৰ সেৱা আদি আছে। বৃহত্তৰ গুৱাহাটীৰ কেন্দ্ৰীয় মেডাম মেফি উদযাপন সমিতিৰ সভাপতি আৰু টাই হোম সাংস্কৃতিক সমাজৰ সভাপতিৰ নেতৃত্বত এটা প্ৰতিনিধি দলে কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। আহোম সাম্ৰাজ্যৰ ইতিহাস প্ৰসিদ্ধ চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰত স্বীকৃতি পোৱাৰ পৰিপ্ৰেক্ষিতত দলটোৱে মুখ্যমন্ত্ৰীক এখন সম্বৰ্ধনা পত্ৰ প্ৰদান কৰে। প্ৰতিনিধি দলৰ সৈতে মত বিনিময় কৰি মুখ্যমন্ত্ৰীয়ে কয় যে চৰাইদেউ মৈদামৰ দৰে প্ৰতিটো যুগমীয়া সম্পদৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাটো হৈছে ৰাজ্য চৰকাৰৰ প্ৰাথমিক দায়িত্ব। পৰৱৰ্তী সময়তো ৰাইজৰ সহযোগিতাত এনে বহু কামেৰে অসমক এখন বৈভৱশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্টা অব্যাহত থাকিব বুলি শ্ৰীশৰ্মাই মন্তব্য কৰে। চৰাইদেউ মথুৰাপুৰ সমন্বয় সংগীত মহাবিদ্যালয়ৰ নৱম সংখ্যক প্ৰতিষ্ঠা দিৱস কালি দিনজোৰা কাৰ্যসূচীৰে মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। 2016 চনৰ 8 ছেপ্টেম্বৰত প্ৰতিষ্ঠা লাভ কৰা মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱা ডাঃ অৰুণ মহন্তই বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে গুৰু বন্দনা আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হোৱাৰ পাছতে এখন সভা অনুষ্ঠিত হয়। সভাত আদৰণি ভাষণ আগবঢ়াই অধ্যক্ষ মঞ্জু বৰুৱাই সংগীত মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাকালৰ সময়ছোৱা ৰোমন্থন কৰে। ইয়াৰ পাছত সংগীত মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে সমবেত সংগীতৰ লগতে মাটি আখৰা, বৰগীত, সত্ৰীয়া নৃত্য, তবলা বাদন, লোকগীত আদি পৰিৱেশন কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি দুপৰীয়া 12:05 পৰা 5 মিনিটৰ বাবে এখন নতুন বুলেটিন প্ৰচাৰ কৰিব। আকাশবাণী বাতৰিৰ প্ৰতি শ্ৰোতাসকলৰ আগ্ৰহক সঁহাৰি জনাই এই বুলেটিন প্ৰচাৰ কৰা হ'ব। তিনিচুকীয়া জিলাৰ ঐতিহাসিক শ্ৰী শ্ৰী টিপুক মায়েমৰা বজ্ৰপুৰ শিমলুগুৰি সত্ৰই 2025 চনত 100 বছৰ অতিক্ৰম কৰিব। সত্ৰখনৰ শতবৰ্ষ উদযাপন কৰা উপলক্ষে প্ৰস্তুতি চলোৱা হৈছে। উল্লেখযোগ্য যে 36 বছৰ ইতিহাস প্ৰসিদ্ধ টিপুক মায়ামৰা মূল সত্ৰখন ডুমডুমা দৈমুখীয়া ৰূপাই চাহ বাগিচাৰ পৰা উঠাই আনি পুনৰ 1925 চনত বৰ্তমানৰ কৰ্দৈগুৰি অঞ্চলৰ অনন্ত নলা ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত কেৰাণী দৰ্জিজান গাঁৱত প্ৰতিষ্ঠা লাভ কৰা হৈছিল। প্ৰায় 42খন গাঁৱৰ ভকত বৈষ্ণৱ এই ঐতিহাসিক সত্ৰখনৰ সৈতে জড়িত হৈ আছে। বহিৰাজ্যৰ যান বাহনৰ পুনৰ পঞ্জীয়নৰ নামত সংঘটিত কেলেংকাৰী সম্পৰ্কত বঙাইগাঁও জিলা পৰিবহণ বিষয়া দীপক পাটোৱাৰী গুৱাহাটীৰ ৰিহাবাৰীস্থিত তেওঁৰ বাসভৱনৰ পৰা কালি বঙাইগাঁও আৰক্ষীয়ে আটক কৰিছে। আৰক্ষীয়ে তেওঁ উলুবাৰী আৰু ৰিহাবাৰীত থকা বাসভৱনত অভিযান চলোৱাৰ সময়ত বহু আপত্তিজনক নথি পত্ৰ, বিত্তীয় সংক্ৰান্তীয় নথি পত্ৰৰ লগতে বেংকৰ কেইবাখনো পাছবুক জব্দ কৰে। উল্লেখযোগ্য যে বিগত 2023-2024 বৰ্ষ তথা যোৱা জুলাই মাহলৈকে বঙাইগাঁও জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত মুঠ 417খন গাড়ী পুনৰ পঞ্জীয়ন কৰা হৈছিল। যিবোৰ গাড়ী পূৰ্বতে বহিৰাজ্য পঞ্জীয়ন কৰা বুলি জানিব পৰা গৈছে। এইখিনিতে উল্লেখ কৰিব পাৰি যে বঙাইগাঁও জিলাৰ এজন সচেতন নাগৰিকৰ তথ্যৰ ভিত্তিতে ৰাজ্য পৰিবহণ বিভাগত সৃষ্টি হৈ থকা এই কেলেংকাৰী তথ্য পোহৰলৈ আহে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। প্ৰতিশ্ৰুতি কেন্সাৰ এণ্ড পলিটিভ ট্ৰাষ্টৰ উদ্যোগত আৰু আছাম ছায়েন্স টেকনলজি এণ্ড এনভাইৰনমেণ্ট কাউন্সিলৰ সহযোগত ডিব্ৰুগড় কালি প্ৰজেক্ট মানুহে মানুহৰ বাবে অধীনত কেন্সাৰ এণ্ড পলিটিভ কেয়াৰ শীৰ্ষক এখন কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাত কেইবাগৰাকীও চিকিৎসকে অংশগ্ৰহণ কৰি কেন্সাৰ ৰোগৰ চিকিৎসা আৰু প্ৰত্যাহ্বান সন্দৰ্ভত বক্তৃতা প্ৰদান কৰে। তিনিচুকীয়া জিলাৰ বাৰেকুৰীত বিশ্ব হলো দিৱস পালনৰ প্ৰস্তুতি চলোৱা হৈছে। অঞ্চলটোৰ দীঘলসাঁকো গাঁৱৰ ৰাজহুৱা খেলপথাৰত অহা 23 আৰু 24 অক্টোবৰত বিশ্ব হলো দিৱস পালন কৰা হ'ব। এই উপলক্ষে শদিয়া সমষ্টিৰ বিধায়ক পলিন চেতিয়া, সভাপতি প্ৰভাত চেতিয়া কাৰ্যকৰী সভাপতি, বিতুপন গোহাঁই আৰু গণিধৰ চুতীয়া যুটীয়া সম্পাদক হিচাপে লৈ এখন অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে। শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ৰ বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাঙলৈ সন্মানীয় ডিলিট বঁটা আগবঢ়াইছে। অহা 13 ছেপ্টেম্বৰত হ'বলগীয়া বিশ্ববিদ্যালয়খনৰ 21 সংখ্যক সমাৱৰ্তনত সাহিত্যিকগৰাকীক এই বঁটা প্ৰদান কৰাৰ কথা আছিল যদিও শ্ৰীতেৰাঙৰ শাৰীৰিক অসুস্থতাৰ বাবে অহা 16 ছেপ্টেম্বৰত সাহিত্যিকগৰাকীৰ ডিফুস্থিত নিজা বাসভৱনত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই বঁটা প্ৰদান কৰিব। ভাৰতে বাংলাদেশৰ বিৰুদ্ধে খেলিবলগীয়া দুখনীয়া টেষ্ট শৃংখলাৰ দল ঘোষণা কৰিছে। এই দলত প্ৰথমবাৰৰ বাবে বাওঁহতীয়া পেছ বলাৰ য়াশ ৰয়েল অন্তৰ্ভুক্ত হোৱাৰ লগতে কে এল ৰাহুল আৰু ঋষভ পণ্ট পুনৰ অন্তৰ্ভুক্ত হৈছে। অহা 29 ছেপ্টেম্বৰত আৰম্ভ হ'বলগীয়া এই টেষ্ট শৃংখলাৰ প্ৰথমখন খেল চেন্নাই এ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। পাকিস্তানৰ বিৰুদ্ধে 2-0 ব্যৱধানত ঐতিহাসিক জয় লাভ কৰাৰ পাছত বাংলাদেশে এই শৃংখলাত প্ৰৱেশ কৰিছে। আনহাতে ভাৰতে চলিত বৰ্ষৰ আৰম্ভণিতে ইংলেণ্ডৰ বিৰুদ্ধে 4-1 ব্যৱধানত টেষ্ট শৃংখলাত জয়লাভ কৰিছিল। উল্লেখযোগ্য যে 2022 চনৰ ডিচেম্বৰত ভাৰতে শেষবাৰৰ বাবে বাংলাদেশৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটত অৱতীৰ্ণ হোৱাৰ পাছত ঋষভ পণ্টে প্ৰথমবাৰৰ বাবে টেষ্ট ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন কৰিছে। প্ৰথমখন টেষ্ট ক্ৰিকেটৰ ভাৰতীয় দলত অন্তৰ্ভুক্ত হোৱা খেলুৱৈসকল হৈছে অধিনায়ক ৰোহিত শৰ্মা, বিৰাট কোহলি, যশস্বী জয়ছৱাল, শুভমন গিল, কে এল ৰাহুল, সৰফৰাজ খান, ঋষভ পণ্ট, ধ্ৰুৱ জুৱেল, ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, কুলদীপ যাদৱ, মহম্মদ সিৰাজ, আকাশদ্বীপ, যশপ্ৰীত বুমৰাহ আৰু যশ দয়াল। যোৰহাট জিলাত চলি থকা 15 বছৰ অনুৰ্ধ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হ'ব। পৰহিৰ উদ্বোধনী খেলত অসমে মধ্যপ্ৰদেশক 6-1 গলৰ ব্যৱধানত পৰাস্ত কৰাৰ পাছত আজি দ্বিতীয়খন খেলত ঘৰুৱা দল অসমে তামিলনাডুৰ বিৰুদ্ধে সম্পূৰ্ণ আম্মবিশ্বাসেৰে খেলপথাৰত অৱতীৰ্ণ হৈছে। খেলখন পুৱা 8 বজাত আৰম্ভ হৈ বৰ্তমানলৈকে চলি আছে। ইপিনে বিয়লি 3 বজাৰ পৰা হ'বলগীয়া দ্বিতীয়খন খেলত মধ্যপ্ৰদেশ আৰু লক্ষদ্বীপ প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব। পেৰিছত অনুষ্ঠিত পেৰাঅলিম্পিক প্ৰতিযোগিতাত যোৱা নিশা বৰ্ণিল কাৰ্যসূচীৰে সামৰণি পৰে। বিশ্বৰ 168টা পেৰাঅলিম্পিক প্ৰতিনিধি দলৰ 4,400 খেলুৱৈৰ উপস্থিতিত দেশখনৰ লোক সংস্কৃতি আৰু সংগীতৰ পৰিৱেশনেৰে সামৰণি অনুষ্ঠানৰ অধিক মননশীল কৰি তোলে। ভাৰতে এইবাৰ পেৰাঅলিম্পিকত 7টা সোণ, 9টা ৰূপ আৰু 13টা ব্ৰঞ্জকে ধৰি মুঠ 29টা পদক লাভ কৰে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে পেৰিছ অলিম্পিকত ভাৰতীয় দলৰ প্ৰদৰ্শনক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে পেৰিছ পেৰাঅলিম্পিকত লাভ কৰা 29টা পদক হৈছে ভাৰতে এতিয়ালৈকে পূৰ্বৰ 13খন আন খেলত লাভ কৰা 60টা পদকৰ প্ৰায় আধা। ৰাষ্ট্ৰপতি মুৰ্মুৱে লগতে কয় যে 2016 চনলৈকে 11খন পেৰাঅলিম্পিকত ভাৰতে 12টা পদক লাভ কৰিছিল। ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে এই পদকৰ জৰিয়তে খেলুৱৈসকলে ভাৰতক এক বিশেষ মৰ্যাদা প্ৰদান কৰিলে। তেওঁ পেৰাঅলিম্পিকৰ খেলুৱৈ দলটোৰ সৈতে জড়িত সকলো লোককে অভিনন্দন জ্ঞাপন কৰে। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ মুখ্য বাতৰি চমু অৱলোকন পৰিস্মিতা দিহিঙীয়াৰ পৰা।
সৰস্বতী বিধানসভা নিৰ্বাচনৰ লক্ষ্যৰে চৰাইদেউত কংগ্ৰেছৰ ৰণা ডংকা, ৰাজ্যৰ বিভিন্ন প্ৰান্তত উপজাতিত সুধাকান্তক স্মৰণ, অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ড গঠন আদি বিভিন্ন ধৰণৰ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান পাইছে। দৰপ্ৰসং কাকতে বগলীপুখুৰী পাৰত কালি ডঃ ভূপেন হাজৰিকাৰ 99 সংখ্যক উপজাতি বৰ্ণাঢ্য কাৰ্যসূচীৰে পালনৰ এটা বাতৰি সুধাকণ্ঠৰ স্মৃতিৰে উজ্জীৱিত অসম শিৰোনামেৰে মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। বাতৰিটো গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়কেইখন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। অসমীয়া প্ৰতিদিন কাকতে সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত চৰাইদেউ জিলাত কংগ্ৰেছৰ নিৰ্বাচনী ৰণাডংকা সম্পৰ্কীয় এটা বাতৰি মুখ্যমন্ত্ৰী হিচাপে প্ৰকাশ কৰিছে। আনহাতে ৰূপনগৰে পুনৰ কংগ্ৰেছলৈ ঘূৰি অহাৰ বাতৰিটো দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। ইফালে 26 বিধানসভা নিৰ্বাচনত বিভিন্ন দল সংগঠন আৰু ব্যক্তি বিশেষৰ সৈতে সংঘাত পৰিহাৰ কৰি মুখ্যমন্ত্ৰীয়ে বুজাবুজিৰ মাজেৰে সমস্যা সমাধানৰ কৌশল গ্ৰহণ কৰাৰ আন এটা বাতৰি আমাৰ অসম কাকতে অসমবিতে মুখ্যমন্ত্ৰীৰ সংঘাতমৰ্ষণ অভিযান শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে জম্মু কাশ্মীৰত সন্ত্ৰাসবাদী কাৰ্যকলাপ বন্ধ হলে ভাৰতে পাকিস্তানৰ সৈতে আলোচনা কৰিবলৈ সাজু বুলি মন্তব্য কৰিছে। এই বাতৰিটো দি আছাম ট্ৰিবিউন কাকতে টক্স উইথ পাক ইফ ইট ষ্টপছ টেৰৰিজম ইন জে এণ্ড কে ৰাজনাথ সিঙে মুখ্য বাতৰি প্ৰকাশ কৰিছে। আনহাতে মণিপুৰত শাসকীয় বিজেপিৰ অভ্যন্তৰত বিভাজন সৃষ্টিৰ ইংগিত বহন কৰা এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। সেৱা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ অধীনত অসম চৰকাৰে 2024 চনত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ড গঠন কৰে। এই বাতৰিটো অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ড গঠন শিৰোনামেৰে নিয়মীয়া বাৰ্তা কাকতে মুখ্য বাতৰি প্ৰকাশ কৰিছে। একেটা বাতৰিতে দা চেণ্টিনেল কাকতেও প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চমু অৱলোকন।
ধন্যবাদ পৰিস্মিতা। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাত গোৰ্খা জনগোষ্ঠীৰ লগতে অন্যান্য জনজাতি লোকৰ সুবিধা হোৱাকৈ কাৰ্য সম্পন্ন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণা অসম গোৰ্খা সন্মিলনীৰ ফলাৰ। অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰিবলৈ আৰু সামাজিক মাধ্যমক নিৰীক্ষণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত আজি নতুন দিল্লীত সামগ্ৰী আৰু সেৱাকৰ পৰিষদৰ 54 সংখ্যক বৈঠক।
ভাৰতে বাংলাদেশৰ বিৰুদ্ধে খেলিবলগীয়া দুখনীয়া টেষ্ট শৃংখলাৰ বাবে ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা আৰু যোৰহাট জিলাত চলি থকা 15 বছৰ অনুৰ্ধ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত আজি ঘৰুৱা দল অসম প্ৰথমখন খেলত তামিলনাডুৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ বিপৰীতে দ্বিতীয়খন খেলত মধ্যপ্ৰদেশ আৰু লাক্ষাদ্বীপৰ মুখামুখি। নমস্কাৰ।